এয়া আকাশবাণী গুৱাহাটী দিনৰ 11:00 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ইংৰাজী 2026 বৰ্ষৰ আজি পহিলা দিন। নতুন আশা আৰু সম্ভাৱনালৈ সময়ৰ গণনাত পুনৰ এটা নতুন বছৰ আৰম্ভ হৈছে। পুৰণি বছৰটোৱে কঢ়িয়াই অনা সুখ দুখ প্ৰত্যাহ্বান অতিক্ৰমী জনসাধাৰণে নতুন বছৰত নিজক প্ৰতিপন্ন কৰাৰ বাবে চেষ্টা চলাব। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো যোৱা মাজনিশা খৰিত 12 বজাৰ লগে লগে জনসাধাৰণে আনন্দৰে নতুন বছৰটোক আদৰণি জনায়। বিভিন্ন ঠাইত সংসদধ্বনি আৰু গীৰ্জাৰ ঘণ্টাৰে ইংৰাজী নতুন বছৰক আদৰণি জনোৱা হয়। নিশা বহু পৰলৈকে আতচবাজী আৰু জয়ধ্বনিৰে জনসাধাৰণে ইংৰাজী নতুন বৰ্ষক আৰম্ভণি উদযাপন কৰে। নৱবৰ্ষ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। নৱবৰ্ষৰ আজি পহিলা দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ মন্দিৰ আৰু ধৰ্মীয় স্থানসমূহত ভক্তসকলে পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত নৱবৰ্ষ উপলক্ষে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বছৰৰ পহিলা দিনটোত বনভোজস্থলীসমূহতো পুৱাৰে পৰা জনসাধাৰণৰ সমাগম পৰিলক্ষিত হৈছে। দক্ষিণ কামৰূপ জিলাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত ঐতিহাসিক চান্দুবী বিলৰ পাৰত আজিৰে পৰা 5 দিনীয়াকৈ 16 চান্দুবী মহোৎসৱ অনুষ্ঠিত হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালিৰে পৰা ৰামধেনু উৎসৱৰ আয়োজন কৰা হৈছে। অসম আৰক্ষীয়ে বনভোজক লৈ কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি বনভোজলৈ যোৱা বাহন তীব্ৰ বেগত চলাব নোৱাৰিব আৰু বনভোজলৈ যোৱা বাহনৰ বৈধ নথি পত্ৰ থাকিব লাগিব। এনে বাহনৰ চালকসকলে সুৰাপান কৰিব নোৱাৰিব আৰু নিয়ম ভংগ কৰা চালকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব। বনভোজস্থলীসমূহত গাড়ী ৰখোৱাৰ বাবে পৰ্যাপ্ত আছুতীয়া ঠাই থাকিব লাগিব আৰু সেই স্থানতহে বাহন ৰখাব পাৰিব। সূৰ্যোদয়ৰ পূৰ্বে আৰু সূৰ্যাস্তৰ পাছত বনভোজৰ বাহনৰ চলাচল নিষিদ্ধ হ'ব। স্থানীয় আৰক্ষীয়ে গ্ৰামাঞ্চলৰ বনভোজস্থলীসমূহত গাঁওৰক্ষী বাহিনী নিয়োগ কৰিব লাগিব। আৰক্ষী আৰু জৰুৰীকালীন সাহায্যৰ হেল্পলাইন নম্বৰ 112 আৰু চিকিৎসা জৰুৰীকালীন নম্বৰ 108ৰ বিষয়ে বহলভাৱে প্ৰচাৰ কৰিব লাগিব। ইংৰাজী নৱবৰ্ষৰ লগে লগে মানস ৰাষ্ট্ৰীয় উদ্যানলৈ দেশী বিদেশী পৰ্যটকৰ দলৰ আগমন হোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে বিগত বৰ্ষসমূহতকৈ চলিত পৰ্যটন বৰ্ষত পৰ্যটকসকলে বিভিন্ন জীৱ জন্তুৰ উপৰি সপ্তাহত 3 বাৰ পৰ্যন্ত ৰয়েল বেংগল টাইগাৰ দেখাৰ সৌভাগ্য হৈছে। ইয়াৰ উপৰি মানস ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকসকলে বিলুপ্তপ্ৰায় পক্ষী, উলুমৰা চৰাইৰ লগতে আন বিভিন্ন প্ৰকাৰৰ চৰাই আৰু গঁড়, হাতীৰ দীঘলীয়া জাক, হৰিণা আদি দেখিবলৈ পাইছে। সমাগত বিধানসভা নিৰ্বাচনত বিজেপিয়ে অসম গণ পৰিষদ, BPF আৰু UPPLৰ সৈতে মিত্ৰতা বজাই ৰখা সন্দৰ্ভত শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কয় যে ইতিমধ্যে নিৰ্বাচন আয়োগে অহা ফেব্ৰুৱাৰীৰ শেষভাগত নাইবা মাৰ্চৰ প্ৰথমভাগত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব বুলি প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে অগপৰ সৈতে মিত্ৰতা অব্যাহত থাকিব যদিও আসন সন্দৰ্ভত পূৰ্বৰ বুজাবুজিৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।
নিৰ্বাচন আগতীয়াকৈ নহয়, যোৱাৰ 27 ফেব্ৰুৱাৰীত ঘোষণা হৈছিলে। এইবাৰ হয়তো 25 ফেব্ৰুৱাৰীত হ'ব, নহলে 29 ফেব্ৰুৱাৰীত হ'ব। গতিকে ইলেকশ্যনলৈকে একজেক্টলি 57-58 দিন ঘোষণাৰ কাৰণে আছে। ইলেকশ্যন তাৰ এমাহ পিছত হ'ব, বেলেগ কথা। আমাৰ আসন বুজাবুজিত ইমান অসুবিধা নাই। BPFৰ লগত আমাৰ মিত্ৰতা আছে, UPPLৰ লগতো আমাৰ মিত্ৰতা আছে, কিন্তু BPF আৰু UPPLৰ নিজৰ মাজত মিত্ৰতা নাই। গতিকে দুয়োটা দলৰ লগতে আমাৰ ভাল সম্বন্ধ আছে আৰু থাকিব। ইলেকশ্যনত আমি চাব লাগিব, যদি BPFৰ লগত মিত্ৰতা কৰিম তেতিয়া UPPLএ কি দৃষ্টিভংগী হ'ব, UPPLৰ লগত মিত্ৰতা কৰিলে BPFৰ কি দৃষ্টিভংগী হ'ব, এই গোটেই কথাবিলাক চাব লাগিব। আৰু মই ভাবোঁ যে সময়ত আমি সুন্দৰ কৰি মিলাই ল'ব।
আকাশবাণী গুৱাহাটীৰ শনিবাৰে নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত গ্ৰন্থবৰ্ষ, গ্ৰন্থৰ চাহিদা আৰু ভৱিষ্যত সম্পৰ্কত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত বিশিষ্ট প্ৰকাশক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকা আৰু লেখক অনুবাদক মনস্বিনী মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 মৰিগাঁও জিলাৰ স্বাস্থ্যখণ্ডত ৰূপায়িত আঁচনি সন্দৰ্ভত জিলাখনৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডঃ অৰুণ কুমাৰ নাথৰ সৈতে হোৱা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব আমাৰ মৰিগাঁও জিলাৰ সংবাদদাতা ডালিম ফুকনে। অনুষ্ঠানটি নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। ডিব্ৰুগড় জিলাৰ চাবুৱাৰ সাংবাদিক ত্ৰৈলোক্য দাসৰ কালি আবেলি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 49 বছৰ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।